وقيل يا أرض ابلعي ماءك ويا سماء أقلعي وغيض الماء وقضي الأمر واستوت على الجودي وقيل بعدا للقوم الظالمين.
অবশেষত কোৱা হ'ল, হে মাটি, তুমি তোমাৰ পানী গ্ৰাস কৰি লোৱা, আৰু হে আকাশ, ক্ষান্ত হোৱা। ফলত পানী হ্ৰাস কৰা হ'ল আৰু সিদ্ধান্ত বাস্তৱায়িত হ'ল, আৰু নাওখন আল জুদি পৰ্বতৰ ওপৰত স্থিৰ হ'ল। আৰু কোৱা হ'ল, জালিম সম্প্ৰদায় ধ্বংস হ'ল।